এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ, সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে অহা একৰ পৰা বাৰ জুনলৈ অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা আৰু আফগানিস্তানৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত আজি গুৱাহাটীত বি চি চি আইৰ গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত আছে। আজিৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰা হৈছে। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া আদি অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আঁসোৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ় স্থিতি প্ৰকাশ কৰে। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ডঃ লালৰুজামাই কালি আইজলত এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়া ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া, ভোটদাতাৰ পঞ্জীয়ন বিষয়া, সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে কালি এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে এই কাম কৰি যাবলৈ আহান জনায়। তেওঁ কয় যে এজনো যোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। তেওঁ লগতে বি এল অ'সকলক এই সংশোধনী প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হ'বলৈ তেওঁলোকক আহান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মে'ত ৰাজ্যখনত বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। আইজলৰ মন্ত্ৰীসভাৰ কক্ষত মুখ্যমন্ত্ৰী লালডু অমাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিৰাজ্যৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰ লাইন পাছ উলংঘা সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ হৈছে। নগাঁও জিলাতো কালি জনজাতীয় লোকসকলৰ মাজত চৰকাৰী বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে জন ভাগিদাৰী অভিযানৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ সহকাৰী আদ্য প্ৰিয়ংকা কাশ্যপে অধ্যক্ষতা কৰে। বৈঠকত জিলাখনৰ সকলো খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে। এই বিশেষ অভিযানৰ অধীনত জিলাখনত অৰিয়েণ্টেশ্যন ড্ৰাইভ, এণ্টাইটেলমেণ্ট ড্ৰাইভ, সৰ্বাংগীন সুবিধা প্ৰদান শিবিৰ আৰু স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ লগতে গ্ৰামাঞ্চলৰ ৰাইজৰ সৈতে পোনপটীয়া যোগাযোগৰ বাবে ভিলেজ ইমাৰ্চন ড্ৰাইভ আৰু জনসাধাৰণৰ ওজৰ আপত্তি দ্ৰুত নিষ্পত্তি তথা ক্ষিপ্ৰ সমাধানৰ উদ্দেশ্যে জনশুনানী আদি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ডিব্ৰুগড় জিলাতো কালি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথি পত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানী তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কালি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মেলৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত কালি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দৰং জিলাতো কালি জন ভাগিদাৰী সবচে দূৰ সবচে পেহেলে শীৰ্ষক অভিযান আৰম্ভ হয়। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে সকলোকে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানী যোগান, জীৱিকা সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব দিয়া হ'ব। ধেমাজি জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডতে কালি কেন্দ্ৰীয় চৰকাৰৰ জনভাগিদাৰী সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত এই দেশজোৰা উদ্যমৰ লক্ষ্য হৈছে জনজাতীয় লোকসকলৰ বাবে থকা কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টি আৰু ক্ষেত্ৰ প্ৰচাৰ তথা সেৱা প্ৰদান শিবিৰৰ জৰিয়তে হিতাধিকাৰীসকলৰ পৰিপূৰ্ণতা নিশ্চিত কৰা। অহা 25 মেলৈ চলিবলগীয়া এই অভিযানৰ অধীনত মূলতঃ জনজাতীয় লোকসকলৰ বাবে স্বাস্থ্য পৰীক্ষা, পুষ্টি আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ বাৰ্তা প্ৰেৰণ, অভিযোগ নিৰাময়, জীৱিকা প্ৰসাৰ আদি খণ্ডসমূহত গুৰুত্ব দিয়া হ'ব। সেনাবাহিনীত 2027 বৰ্ষৰ বাবে অগ্নিবীৰ আৰু জে চি অ' আৰ অ' নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা CEE 2026 অনুষ্ঠিত হ'ব। অহা 1 জুনৰ পৰা 12 জুনলৈ এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি গুৱাহাটী নাৰেঙ্গীৰ সেনা নিযুক্তি কাৰ্যালয়ে ঘোষণা কৰিছে। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নাম পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 14 দিন পূৰ্বে সেনাবাহিনীৰ অফিচিয়েল নিযুক্তি ৱেবছাইট জইন ইণ্ডিয়ান আৰ্মী .nic.in পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। পঞ্জীয়নকৃত সকলো প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰৱেশ পত্ৰৰ প্ৰিণ্ট আউট 31 মেৰ পূৰ্বে ল'ব লাগিব, কিয়নো সমূহীয়া প্ৰৱেশ পৰীক্ষাত উপস্থিত থকাৰ বাবে প্ৰৱেশ পত্ৰ থকাটো বাধ্যতামূলক। নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত শেহতীয়া তথ্য, পৰীক্ষা সম্পৰ্কীয় নিৰ্দেশনা আৰু অন্যান্য গুৰুত্বপূৰ্ণ অধিসূচনাৰ বাবে প্ৰাৰ্থীসকলক নিয়মীয়াকৈ অফিচিয়েল ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ অন্তৰ্গত শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ লেংটেং বস্তিত যোৱা নিশা এটি হাতীৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন হোৱা নাই। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে পাহাৰৰ পৰা নামি আহোতে হাতীৰ জাকৰ গছকত এই হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব। শালনা বন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু আৰক্ষীৰ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়াম চৌহদত স্থাপন কৰা অসম ক্ৰিকেট সংগ্ৰহালয়ৰ উদ্বোধন কৰাৰ লগতে দ্য গোল্ডেন ইনিংছ লিগেচি অব আছাম ক্ৰিকেট শীৰ্ষক এখন তথ্যচিত্ৰ উন্মোচন কৰে। অসম ক্ৰিকেট সন্থাৰ ইতিহাস, গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু বিগত সময়ছোৱাৰ বিভিন্ন স্মৃতি সংৰক্ষণৰ বাবে এই সংগ্ৰহালয় স্থাপন কৰা হৈছে। এই সংগ্ৰহালয়টোৱে অসম ক্ৰিকেটৰ চহকী ইতিহাসৰ গৌৰৱময় চানেকি বহন কৰিব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত BCCIৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত বিয়লি 4 বজাত বৈঠকখন আৰম্ভ হ'ব। আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৱে 1খন টেষ্ট খেল আৰু 3খন এদিনীয়া খেল খেলিব। বৈঠকৰ অন্তত দল ঘোষণাৰ বাবে BCCIয়ে সংবাদমেল সম্বোধন নকৰে। ইয়াৰ বিপৰীতে BCCIয়ে বিশেষ লিংকৰ জৰিয়তে নিৰ্বাচিত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰিব। ছানৰাইজাৰ্ছ হায়দৰাবাদ IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ত উপনীত হৈছে। দলটোৱে যোৱা নিশা চেন্নাইত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ 4ৰ্দশ বৈঠক। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ। সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে অহা 1ৰ পৰা 12 জুনলৈ অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা আৰু আফগানিস্তানৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি সন্দৰ্ভত আজি গুৱাহাটীত BCCIৰ গুৰুত্বপূৰ্ণ বৈঠক। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।